এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে আজিও ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। বৰপেটাৰ পাটবাউসী, গণককুছি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা সত্ৰত 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দৌল উৎসৱৰ আজি তৃতীয় দিনাও বহু লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে। দৌলযাত্ৰা উৎসৱৰ সৈতে সংগতি ৰাখি কালিৰে পৰা আকাশীগংগাৰ তীৰৰ আই খেৰহুটি প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট জিলাৰ ৰংদৈত 3-দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী গোবিন্দৰ দৌলযাত্ৰা উদযাপন কৰা হৈছে। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত পৰহিৰে পৰা ফল্গোৎসৱৰ উদযাপন কৰা হৈছে। মুখাশিল্পৰ বাবে বিশ্বখ্যাত চামগুৰি সত্ৰত 4-দিনীয়াকৈ দৌল উৎসৱ পালন কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। 167 কোটি 40 লাখ টকা ব্যয়সাপেক্ষ এই ভৱনটো নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে 425 কোটি 48 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি সন্ধিয়া যোৰহাট বিমানবন্দৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰীয়ে গৃহমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। কালি নিশা তেওঁ দেৰগাঁৱতে কটায়। আজি অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। গৃহমন্ত্ৰীগৰাকী আজি সন্ধিয়া আইজললৈ যাত্ৰা কৰিব। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনীটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জখোচাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কাইলৈ গুৱাহাটীলৈ উভতি আহিব আৰু কোকৰাঝাৰত দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণ সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব। ৰাজ্য চৰকাৰে শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ উন্নয়ন সাধনেৰে এই স্থানক সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৰূপায়ণ কৰা প্ৰকল্পৰ কাম অহা অক্টোবৰত সম্পূৰ্ণ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শ্ৰীশ্ৰী বটদ্ৰৱা থানত দৌল উৎসৱত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ জৰিয়তে বটদ্ৰৱাক আধ্যাত্মিক কেন্দ্ৰ, শিল্প কেন্দ্ৰ আৰু সাংস্কৃতিক তথা গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰকল্পত পৰম্পৰাগত স্থাপত্য আৰু অসমৰ সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ উপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনবৃত্তৰ চিত্ৰায়ণ আদি সামৰি লোৱা হৈছে। তদুপৰি বৈষ্ণৱ সংস্কৃতিৰ প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন বাদ্যযন্ত্ৰ, নৃত্য পৰিৱেশন শৈলী আৰু জীৱনশৈলী প্ৰতিকৃতিৰ ৰূপত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থানত ৰাজ্যবাসীৰ কুশল মংগল কামনাৰে সেৱা আগবঢ়ায়। তেওঁৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নগৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে। ৰাজ্যিক বাজেট 2025-26 সন্দৰ্ভত কালি লক্ষীমপুৰ প্ৰেছ ক্লাবত বিজেপিয়ে এখন সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডঃ অমীয় কুমাৰ ভূঞা, লক্ষীমপুৰ জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মা, প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ফণীধৰ বৰুৱা আদি উপস্থিত থাকে। একেদিনাই লক্ষীমপুৰ জিলা বিজেপিৰ অন্তৰ্গত ৰঙানদী, দিক্ৰং, হিঙৰা, তেলাহী, ঘুনাহুটি আৰু নাওপইচা মণ্ডল সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে দলৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাত দলৰ সাংগঠনিক দিশৰ লগতে মাটিৰ পট্টা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু অৰুণোদয় আঁচনি আদিৰ বিষয়ে আলোচনা কৰা হয়। অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযানৰ অধীনত বিভিন্ন প্ৰান্তত আৰক্ষী অভিযান চলাই বিগত সময়ছোৱাত বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হৈছে। শিৱসাগৰ আৰক্ষীয়ে কালি নিশা অভিযান চলাই থানামুখ অঞ্চলৰ পৰা দেৱজিৎ দাস নামৰ এজন যুৱকক আটক কৰাৰ উপৰি যুৱকজনৰ পৰা প্ৰায় 10 গ্ৰাম হেৰইন জব্দ কৰে। আমাৰ এতিয়াৰ বাতৰি দিমানি, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।